এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ৰাজ্যৰ নৱনিযুক্ত মন্ত্ৰীসকলক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ। ৰাজ্য চৰকাৰৰ 2 লাখ চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ। গীতিকবি নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈ আৰম্ভ। আৰু ভাৰতৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটৰ আজি দ্বিতীয় দিনা আফগানিস্তানৰ প্ৰথম ইনিংছত প্ৰথম দিনাৰ অন্তত 5 উইকেটৰ বিনিময়ত 113 ৰাণ সংগ্ৰহ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ নৱনিযুক্ত মন্ত্ৰীসকলক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰে। এই অনুসৰি ৰামেশ্বৰ তেলিক তিনিচুকীয়া আৰু যোৰহাট, অতুল বৰাক কামৰূপ মহানগৰ আৰু ধেমাজি, চৰণ বড়োক কোকৰাঝাৰ, বাক্সা, চিৰাং, অজন্তা নেওগক মৰিগাঁও, কামৰূপ আৰু অশ্বিনী ৰায় চৰকাৰক বঙাইগাঁও আৰু বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। একেদৰে অশোক সিংহলক দৰং, ধুবুৰী, বিমল বৰাক শিৱসাগৰ, চৰাইদেউ, বিশ্বজিৎ দৈমাৰীক নলবাৰী, শোণিতপুৰ, জয়ন্ত মল্লবৰুৱাক তামোলপুৰ, গোৱালপাৰা আৰু কৌশিক ৰায়ক শ্ৰীভূমি তথা হাইলাকান্দি জিলাৰ দায়িত্ব দিয়া হৈছে। ইপিনে মন্ত্ৰী কেশৱ মহন্তক দক্ষিণ শালমাৰা মানকাছৰ আৰু উত্তৰ লক্ষীমপুৰ, কৃষ্ণেন্দু পালক ডিমা হাছাও কাছাৰ, নীলিমা দেৱীক বজালি ওদালগুৰি, পীযুষ হাজৰিকাক নগাঁও, হোজাই কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডাঃ অনুজ পেগুক বিশ্বনাথ, গোলাঘাট আৰু সুশান্ত বৰগোহাঁইক মাজুলী আৰু ডিব্ৰুগড় জিলাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। মন্ত্ৰীসকলে সংশ্লিষ্ট জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি উন্নয়ন, সুশাসন আৰু সমৃদ্ধিৰ যাত্ৰাক অধিক গতিশীল কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে নিৰ্বাচনৰ প্ৰচাৰত দিয়া প্ৰতিশ্ৰুতি অনুসৰি 2 লাখ চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই অনুসৰি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে সকলো প্ৰশাসনিক বিভাগৰ জ্যেষ্ঠ সচিবলৈ পত্ৰ প্ৰেৰণ কৰি খালী থকা পদৰ বিতং তথ্য 17 জুনৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিছে। নতুন ৰাজ্য চৰকাৰে প্ৰথমখন কেবিনেট বৈঠকতে অহা 5 বছৰত 2 লাখ চাকৰি সৃষ্টিৰ বিষয়টো ত্বৰান্বিত কৰাৰ বাবে মুখ্য সচিবৰ নেতৃত্বত কৰ্মবাহিনী গঠন কৰিছে। মুখ্য সচিব ডঃ ৰবি কোটাৰ নেতৃত্বত 27 মে'ত কৰ্মবাহিনীৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অহা 5 বছৰত 2 লাখ চৰকাৰী চাকৰি সৃষ্টিৰ ৰূপৰেখা প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়। অহা 2 জুলাইত গুৱাহাটীত প্ৰথমবাৰৰ বাবে ভাৰত জাপান মৈত্ৰী আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ'ব। সন্মিলনত অংশ লোৱাৰ বাবে জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ছানায়ে টাকায়েছি 1 জুলাইত অসমত উপস্থিত হ'ব। 2 জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই সন্মিলনত অংশ লোৱাৰ বাবে অসমলৈ আহিব। ভাৰতৰ সৈতে জাপানৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ প্ৰয়াস হিচাপে এই সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত মন্ত্ৰী নীলিমা দেৱীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
জাপানৰ প্ৰধানমন্ত্ৰী 1 জুলাই আহি আছে। 1 জুলাই আবেলি তেওঁ ইয়াত অসমত উপস্থাপন কৰিব। 3 তাৰিখলৈকে তেওঁ থাকিব আৰু 3 তাৰিখে ঘূৰি যাব। তেখেতক আদৰণি জনাইছো আপোনালোকৰ জৰিয়তে। অকলে এখন দেশ মানে সকলোখিনি নিজৰ আমাৰ যিটো কালচাৰ হওক, অৰ্থনৈতিক দিশত যদি অকলে সম্ভৱ নহয়, বেলেগ এখন দেশৰ লগত সদায় মিত্ৰতা লাগে। আৰু ইখন দেশে ইখন দেশৰ লগত মিত্ৰতাৰে যদি কাম কৰি নাযায় তেতিয়াহ'লে বিশ্বখন আমি একত্ৰিত হৈ থাকিব নোৱাৰিম। গতিকে বিশ্বক এক কৰিবলৈ হ'লে কিন্তু বন্ধুত্ব সুলভেৰে প্ৰত্যেক ইখন ৰাষ্ট্ৰ সিখন ৰাষ্ট্ৰলৈ সদায় এনেধৰণে ইখন দেশৰ সিখন গৈ একেলগে বহি আমি জাপানৰ বিষয়ে ইয়াত জানিব পাৰিম, আমাৰ অসমৰ বিষয়ে তেখেতে কিছু হ'লেও জানিব। আজি অসমত ভাৰতৰ ভিতৰত ইমান ৰাজ্য আজি অসমত আহিব, এইটো আচলতে আমাৰ অসমবাসীৰ বাবে গৌৰৱ। মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো।
এই সন্মিলনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেইবাগৰাকীও সদস্য আৰু শীৰ্ষ বিষয়াসকল উপস্থিত থকাৰ কথা। দুয়ো দেশৰ এই সন্মিলনক লৈ ইতিমধ্যে দিল্লীৰ লগতে দিছপুৰতো বিশেষ তৎপৰতা আৰম্ভ হৈছে। কেন্দ্ৰৰ পৰা এই সন্দৰ্ভত অনুমোদন লাভ কৰাৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে ভাৰত জাপান আন্তঃৰাষ্ট্ৰীয় মৈত্ৰী সন্মিলনখন নিয়াৰিকৈ আয়োজন কৰাৰ বাবে ইতিমধ্যে প্ৰয়োজনীয় পৰিকল্পনা যুগুত কৰিছে। কালি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত এই বিষয়টো সন্দৰ্ভত অসম মন্ত্ৰী পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠকো অনুষ্ঠিত হয়। উল্লেখযোগ্য যে এই সন্মিলনত প্ৰতিৰক্ষা, বাণিজ্য, অৰ্থনৈতিক সুৰক্ষা আদি কেইবাটাও বিষয়ত উভয় দেশৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। গীতিকবি নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। কবি, চলচ্চিত্ৰ নিৰ্মাতা আৰু নাট্যকাৰ হিচাপে প্ৰসিদ্ধি লাভ কৰা পাৰ্বতী প্ৰসাদ বৰুৱাই 1940 চনত ৰূপহী নামৰ 4থখন অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। 1961 চনত গোৱালপাৰাত অসম সাহিত্য সভাৰ সংগীত সন্মিলনৰ সভাপতিৰ পদ তেওঁ অলংকৃত কৰিছিল। 1964 চনৰ আজিৰ দিনটোতে দেহাৱসান ঘটা গীতিকবিগৰাকীৰ গুণগুণনি, লুইতি, শুকুলা ডাৱৰ ঐ কহুৱা ফুল আদি গীতৰ পুথিৰে অসমীয়া গীতি সাহিত্যক চহকী কৰি গৈছে। চৰাইদেউ জিলাৰ সোণাৰীত আজি গীতিকবিগৰাকীৰ স্মৃতি দিৱস পালন কৰা হয়। আজি সোণাৰীত উজনি অসম ভিত্তিত পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত ভালেসংখ্যক প্ৰতিযোগীয়ে অংশ লয়। দুটা শাখাত বিভক্ত প্ৰতিযোগিতাৰ উচ্চ শাখাত 16 গৰাকী আৰু নিম্ন শাখাত 64 গৰাকী প্ৰতিযোগীয়ে অংশ লৈ গীত পৰিৱেশন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পুণ্যতিথিত গীতিকবিক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। এটা বাৰ্তাত ডঃ শৰ্মাই বৰুৱাৰ সৃষ্টিৰেজি প্ৰতিগৰাকী অসমীয়াৰ মানসপটত সজীৱ হৈ থাকিব বুলি আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও গীতিকবিগৰাকীৰ পুণ্যতিথিত শ্ৰদ্ধাৰে স্মৰণ কৰিছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা।
ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈ আৰম্ভ হ'ব। বিচাৰৰ প্ৰথম দিনটোতে আদালতে 4 জন সাক্ষীক তলব কৰিছে। আদালতে গোচৰ সংক্ৰান্তত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক কাইলৈ আদালতত হাজিৰ হৈ সাক্ষ্য দিবলৈ নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে ফাষ্ট ট্ৰেক আদালতে যোৱা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7 গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰিছিল। ইয়াৰ ভিত্তিত আদালতে কাইলৈৰ পৰা প্ৰতিদিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 394 গৰাকী ব্যক্তি সাক্ষী আছে। মাজুলী জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত উত্তৰ কমলাবাৰী সত্ৰৰ শংকৰদেৱ কৃষ্টি সংঘত আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ এখন গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। এই সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া কৰ্মকৰ্তা তথা কাৰ্যনিৰ্বাহক সদস্যসকলে অংশগ্ৰহণ কৰে। সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ দৰমহাৰ গাঁথনি, চাকৰি সুৰক্ষা, আইনী ৰেহাই আদি সন্দৰ্ভত বহুকেইটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। তদুপৰি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন যাতে একে হয় এই সন্দৰ্ভতো আজিৰ সভাত আলোচনা কৰা হয়। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে টেট বাধ্যতামূলক কৰাৰ বাবে দিয়া নিৰ্দেশনাৰ পৰা শিক্ষকসকলক ৰেহাই দিয়াৰ বাবে বিধিগত ব্যৱস্থা নিৰূপণ কৰিবলৈ চৰকাৰক দাবী জনোৱা হ'ব বুলি কৰ্মচাৰী পৰিষদৰ নেতৃত্বই জানিবলৈ দিয়ে।
সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্যতম এখনে সাংগঠনিকভাৱে শক্তিশালী জিলা মাজুলী জিলা কৰ্মচাৰী পৰিষদ আৰু এই ঐতিহ্যমণ্ডিত গুৰুজনাৰ স্থলী মাজুলী জিলা কৰ্মচাৰী পৰিষদৰ আহ্বান আৰু আতিথ্যত আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাখনিৰ উত্তৰ কমলাবাৰী সত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে। আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তা কাৰ্যনিৰ্বাহক সদস্যসকল আহিছে আৰু ইয়াত কৰ্মচাৰী সমাজৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হৈছে, আলোকপাত হৈছে। বিশেষভাৱে অষ্টম দৰমহা আয়োগ আৰু সাম্প্ৰতিক সময়ত আটাইতকৈ চৰ্চিত বিষয় দুটা। প্ৰথমটো হৈছে যে যিসকল শিক্ষাগুৰুৱে আগতে নিযুক্তি লাভ কৰিছিলে, মহামান্য উচ্চতম ন্যায়ালয়ে এটা নিৰ্দেশনা দিছে যে তেখেতসকলে আকৌ পুনৰাই টেট উত্তীৰ্ণ হ'ব লাগিব, নহ'লে তেখেতসকলৰ চাকৰিৰ ক্ষেত্ৰত সংশয় হ'ব। আৰু এই কথাটোৱে আমাৰ সৰ্বস্তৰৰ শিক্ষক সমাজত বা আমাৰ কৰ্মচাৰী সমাজত এটা বিৰূপ প্ৰভাৱ পৰিছে।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা 23 জুনত 2026 বৰ্ষৰ পদ্ম বঁটা লাভ কৰা 65 গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰিব। যোৱা মাহত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এই অনুষ্ঠানৰ প্ৰথম পৰ্যায়ত 66 গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছিল। পদ্ম বঁটা প্ৰদানৰ দ্বিতীয় পৰ্যায়ত অসমৰ যোগেশ দেউৰী, নুৰুদ্দিন আহমেদ, পখিলা লেকথেপি আৰু মৰণোত্তৰভাৱে কবীন্দ্ৰ পুৰুকাষ্ঠক এই সন্মান প্ৰদান কৰা হ'ব। ইয়াৰ পূৰ্বে হৰিচৰণ শইকীয়াক প্ৰথম পৰ্যায়ত পদ্ম বঁটা প্ৰদান কৰা হয়। চলিত বৰ্ষত 5টা পদ্মবিভূষণ, 13টা পদ্মভূষণ আৰু 113টা পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131 গৰাকী ব্যক্তিলৈ এই সন্মান আগবঢ়োৱা হৈছে। প্ৰতি বছৰৰ গণৰাজ্য দিৱসৰ দিনা এই বঁটা ঘোষণা কৰা হয়। কলা, সমাজসেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া আৰু অসামৰিক সেৱাকে ধৰি উল্লেখনীয় অৱদান আগবঢ়োৱা লোকলৈ এই সন্মানীয় বঁটা আগবঢ়োৱা হয়। তেল আৰু প্ৰাকৃতিক গেছ নিগম ONGCত কেতবোৰ নীতিৰ বিৰোধিতা কৰি আজি শিৱসাগৰত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত এখন নাগৰিক সভা অনুষ্ঠিত হয়। এই সভাত ONGCত নিযুক্তি বন্ধ কৰা, লোকচানৰ অজুহাত দেখুৱাই তৈলক্ষেত্ৰসমূহ ব্যক্তিগত প্ৰতিষ্ঠানত অৰ্পণ কৰা, শিৱসাগৰৰ পৰা বিভিন্ন কাৰ্যালয় স্থানান্তৰ কৰাকে ধৰি সিদ্ধান্তসমূহৰ সমালোচনা কৰা হয়। সভাই প্ৰতিষ্ঠানটোত 100% থলুৱা নিযুক্তি নিশ্চিত কৰা, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা, পৰিৱেশৰ ভাৰসাম্য ৰক্ষা, পৰম্পৰাগত কলা সংস্কৃতি সংৰক্ষণকে ধৰি কেইবাটাও দাবী উত্থাপন কৰে। বিভিন্ন স্তৰৰ নাগৰিকে অংশ লোৱা এই সভাত গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সব্যসাচী মহন্ত, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ সৌমাৰজ্যোতি মহন্ত, ONGCৰ অৱসৰপ্ৰাপ্ত বিষয়া পুনাৰাম মিলি, সাংবাদিক মনোজ বৰঠাকুৰকে ধৰি ভালেসংখ্যক ব্যক্তিয়ে বক্তব্য আগবঢ়ায়। এই সন্দৰ্ভত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়া পাৰ্থ গগৈয়ে সাংবাদিকৰ আগত এইদৰে কয়। চলিত বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে চৰকাৰে আবেদনৰ আহ্বান কৰিছে। অহা 31 জুলাই আবেদন জমা দিয়াৰ শেষ দিন ধাৰ্য কৰা হৈছে। সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি আৰু বিজ্ঞান প্ৰযুক্তিৰ লগতে বিভিন্ন ক্ষেত্ৰত প্ৰদৰ্শন কৰা ব্যতিক্ৰমী কৰ্মৰ বাবে ৰাষ্ট্ৰপতিৰ জৰিয়তে শিশুসকলক এই সন্মানীয় বঁটা প্ৰদান কৰি অহা হৈছে। awards.gov.in ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ জৰিয়তে ইয়াৰ বাবে আবেদন কৰিব পাৰিব বুলি মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত আজিৰে পৰা 15 জুলাইলৈ পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযান অনুষ্ঠিত হৈছে। কাৰ্যসূচীত আজি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত বুথ, মণ্ডল আৰু জিলা পৰ্যায়ৰ নেতৃত্বৰ বাবে দলীয় নেতাকৰ্মীসকলক প্ৰশিক্ষণ দিয়া হয়। তদুপৰি সামাজিক মাধ্যম, কৃত্ৰিম বুদ্ধিমত্তা, নমো এপ, সৰল এপ, বুথ ব্যৱস্থাপনা, চৰকাৰী আঁচনি ৰূপায়ণ আদিকে ধৰি বিভিন্ন বিষয়ত প্ৰশিক্ষণ দিয়া হয়।
তামোলপুৰৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত আজি সদৌ অসম প্ৰবীণ সৈনিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। তামোলপুৰ আঞ্চলিক প্ৰাক্তন সৈনিক সন্থাৰ ব্যৱস্থাপনাত আয়োজিত এই কাৰ্যসূচীত তামোলপুৰৰ বিধায়ক তথা মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে অংশগ্ৰহণ কৰে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
তামোলপুৰৰ এক্স ছাৰ্ভিচমেনবিলাকে মোক কৈ আছিলে, তেওঁলোকৰ অসম ভিত্তিক যি কমিটি আছে, ভেটাৰণ মানে এক্স ছাৰ্ভিচমেনবিলাকৰ যি এছ'চিয়েচন ফেডাৰেশ্যন, ইয়াৰ ইয়াত সাধাৰণ সভা হ'ব। সেই হিচাপে আজি মই ইয়াত আহিছো। ভালেই লাগিল চব এক্স ছাৰ্ভিচমেনৰ তেওঁলোকৰ কমিটিৰ বিষয়ববীয়া আৰু সকলো সদস্য আহিছে। এক্স ছাৰ্ভিচমেন হ'ল আমাৰ ভাৰতত যিসকলে প্ৰাক্তন সৈনিক, তেওঁলোকৰ অনুষ্ঠানৰ তেওঁলোকৰ পৰিয়ালবিলাকৰ অনুষ্ঠান, তেওঁলোকক মানে চৰকাৰে এটা মৰ্যাদা দি থৈ দিছে আৰু চাকৰিৰ পিছতো তেওঁলোকৰ বিভিন্ন সুবিধা অসুবিধাবিলাক চৰকাৰে চাই আৰু তেওঁলোকৰ বয়স থকাখিনি চৰকাৰে চিভিল ছাৰ্ভিচবিলাকতো মানে চিভিলৰ যিখিনি কাম আছে, কৰ্ম আছে, তাতেও কৰ্ম সংস্থাপন দিয়াৰ ব্যৱস্থাটো আছে, যিটো এছ'চিয়েচন হিচাপে তেওঁলোকে সেইবিলাক চাই থাকে।
এই অনুষ্ঠানত বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰী, প্ৰাক্তন এম চি এল এ মদন মোহন মুছাহাৰীৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ লৈ দেশমাতৃৰ সেৱাত ব্ৰতী হোৱা বীৰ জোৱানসকলৰ ত্যাগ আৰু অৱদানৰ শলাগ লয়। নিম্ন আৰু উচ্চ প্ৰাথমিকৰ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে অহা 28 জুনত বিশেষ টেটৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ অধিকাৰপ্ৰাপ্ত টেট সমিতিয়ে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি পৰীক্ষাৰ্থীসকলে অহা 12 জুনৰ পুৱা 11 বজাৰ পৰা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট www.sevaonline.org পৰা প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। পৰীক্ষাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ পৰীক্ষাৰ দিনা লগত নিব লাগিব। তদুপৰি পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন, কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী, ডিজিটেল ঘড়ী আদি নিব নোৱাৰিব। ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডীগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটৰ আজি দ্বিতীয় দিনা আফগানিস্তানে প্ৰথম ইনিংছত প্ৰথম দিনাৰ অন্তত 5 উইকেটৰ বিনিময়ত 113 ৰান সংগ্ৰহ কৰে। দলটো সম্প্ৰতি ভাৰততকৈ 451 ৰানত পিছ পৰি আছে। দলৰ হৈ ৰহমত শ্বাহে 43 ৰান কৰি আউট নোহোৱাকৈ থাকে। ভাৰতীয় দলত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত মানৱ সুথাৰে 3টা উইকেট দখল কৰাৰ বিপৰীতে প্ৰসিদ্ধ কৃষ্ণাই 2টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ভাৰতে আজি নিজৰ প্ৰথম ইনিংছৰ সামৰণিত 8 উইকেটৰ বিনিময়ত 564 ৰান সংগ্ৰহ কৰে। দলৰ হৈ অধিনায়ক শুভমন গিলে 126 ৰান কৰাৰ লগতে কে এল ৰাহুলে 100 ৰান কৰে। ঋষভ পন্ত আৰু সাই সুদৰ্শনে 81 ৰানকৈ বৰঙণি আগবঢ়ায়। ৱাশ্বিংটন সুন্দৰে 52 ৰান কৰি আউট নোহোৱাকৈ থাকে। আফগানিস্তানৰ ছলিম ছাফিয়ে 6টা উইকেট লাভ কৰে। গুৱাহাটী মহানগৰ ডবা সন্থাৰ উদ্যোগত অনুষ্ঠিত গুৱাহাটী মহানগৰ ডবা চেম্পিয়নশ্বিপ 2026ৰ আজি সামৰণি পৰিছে। মহানগৰৰ আৰ জি বৰুৱা পথত অৱস্থিত গুৱাহাটী ডবা একাডেমীত অনুষ্ঠিত এই প্ৰতিযোগিতাত 13, 17 আৰু 19 বছৰ অনুৰ্ধ শাখাত অনুষ্ঠিত হয়। ৰাজ্যৰ নৱনিযুক্ত মন্ত্ৰীসকলক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ। ৰাজ্য চৰকাৰৰ 2 লাখ চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ। গীতিকবি, নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈ আৰম্ভ। আৰু ভাৰতৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটৰ আজি দ্বিতীয় দিনা আফগানিস্তানৰ প্ৰথম ইনিংছত প্ৰথম দিনাৰ অন্তত 5 উইকেটৰ বিনিময়ত 113 ৰান সংগ্ৰহ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।